এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ উজনি অসমৰ বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত আজি ডিব্ৰুগড়ত অনুষ্ঠিত ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকৰ অন্তত মুখ্যমন্ত্ৰীগৰাকীয়ে জনোৱা অনুসৰি অসম আৰক্ষীৰ নতুন থানা বেৰেক চাইবাৰ থানা নিৰ্মাণৰ বাবে গঠন কৰা মিছন মৈত্ৰী নামৰ ছচাইটিক 150 কোটি টকা দিবলৈ অনুমোদন জনোৱা হয়। অহা 12 আগষ্টত 10খন সমজিলাৰ কাম আৰম্ভ হোৱাৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষী অধীক্ষকৰ 10টা পদ সৃষ্টিতো মন্ত্ৰীসভাই অনুমোদন জনাইছে। শিক্ষাখণ্ডৰ বাবে বিশ্ববেংকৰ পৰা 2,750 কোটি টকা ঋণ লবলৈও আজিৰ মন্ত্ৰীসভাত সিদ্ধান্ত লোৱা হয় বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। ঋণৰ 90% ধন কেন্দ্ৰীয় চৰকাৰে ওভতাই দিব বুলিও মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। তেওঁ কয় যে এই ঋণৰ এটা অংশৰে শিক্ষকসকলক বিজ্ঞান আৰু অংকৰ প্ৰশিক্ষণ প্ৰদান কৰাৰ লগতে প্ৰধান শিক্ষকক ব্যৱস্থাপনা সন্দৰ্ভত প্ৰশিক্ষণ দিয়া হ'ব। 400খন বিদ্যালয়ক 3-5 কোটি টকা আগবঢ়োৱা হ'ব বুলিও তেওঁ জানিবলৈ দিয়ে। তেওঁ কয় যে 1,700 কোটিৰো অধিক অংগনৱাড়ী কেন্দ্ৰক 25 লাখকৈ টকা আগবঢ়োৱা হ'ব। ইয়াৰ আগেয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে ডিব্ৰুগড় সচিবালয়ত অনুষ্ঠিত এখন বৈঠকত সোণাৰী বিধানসভা সমষ্টিৰ বিভিন্ন কল্যাণমূলক আঁচনি আৰু কামৰ পৰ্যালোচনা চলায়। বৈঠকত ডঃ শৰ্মাই সকলো কাম স্বচ্ছতাৰে সম্পাদন কৰি সমষ্টিটোৰ সামগ্ৰিক বিকাশ নিশ্চিত কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে। মুখ্যমন্ত্ৰীগৰাকীয়ে বৈঠকত 800খন আসনযুক্ত আধুনিক প্ৰেক্ষাগৃহ নিৰ্মাণ, ভাৰতীয় খাদ্য নিগমৰ গুদাম ঘৰ স্থাপন আৰু সোণাৰী নগৰাঞ্চলৰ পথ উন্নীতকৰণ কৰা হ'ব বুলি ঘোষণা কৰে। 4দিনীয়া ভ্ৰমণসূচীৰে ডিব্ৰুগড়লৈ যোৱা মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কাইলৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযান আৰু মুখ্যমন্ত্ৰীৰ বিশেষ পুঁজিৰ অধীনত 147 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰিবলগীয়া কেইবাটাও আন্তঃগাঁথনি উন্নয়ন কামৰ আধাৰশিলা স্থাপন কৰিব। শিক্ষামন্ত্ৰী ডঃ অনুজ পেগুৱে আজি ডিব্ৰুগড় বিশ্ববিদ্যালয়ত কাইলৈৰ অনুষ্ঠানৰ প্ৰস্তুতিৰ বুজ লয়। শিক্ষামন্ত্ৰী ডঃ পেগুৱে আজি ধেমাজিত গাই নদীৰ বানে যোৱা 19 জুলাইত খহাই নিয়া ধেমাজি আমগুৰি বগীবিল পথৰ লেচিয়াঘাট দলং পৰিদৰ্শন কৰে। ডঃ পেগুৱে পৰিস্থিতিৰ বুজ লয় আৰু দলংখনেৰে যাতায়াত অব্যাহত ৰখাৰ বাবে শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ জলসম্পদ আৰু লোক নিৰ্মাণ বিভাগক নিৰ্দেশ দিয়ে। ৰাজ্যৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ আয়ুক্ত তথা সচিব কবিতা পদ্মনাভনে আজি কাছাৰ জিলাৰ শিলচৰত উপস্থিত হৈ নগৰখনৰ আন্তঃগাঁথনি, খোৱাপানীৰ ব্যৱস্থা আৰু স্বচ্ছতা সন্দৰ্ভত পৰ্যালোচনা কৰে। শিলচৰ নগৰৰ বিভিন্ন গুৰুত্বপূৰ্ণ স্থান পৰিদৰ্শন কৰাৰ পাছত সচিবগৰাকীয়ে পৰিষ্কাৰ পৰিচ্ছন্নতা, আৱৰ্জনা ব্যৱস্থাপনা আৰু জনসেৱা প্ৰদানৰ ক্ষেত্ৰত থকা সীমাবদ্ধতাসমূহ চিনাক্ত কৰি শীঘ্ৰে সমাধানৰ নিৰ্দেশ দিয়ে। সচিবগৰাকীয়ে শিলচৰ পৌৰ নিগমৰ অধীনৰ ব্যস্ত বজাৰ এলেকা, ৰাজপথ, ডাম্পিং গ্ৰাউণ্ড আৰু নগৰৰ সীমান্ত অঞ্চলো পৰিদৰ্শন কৰে। লগতে তেওঁ লংগাইখাল, সোণাই ৰোডৰ বানপীড়িত অঞ্চলো পৰিদৰ্শন কৰে। এই ভ্ৰমণৰ অন্তত তেওঁ আৱৰ্জনা নিষ্কাশন আৰু নাগৰিক সেৱাৰ উন্নতিৰ বিষয়সমূহৰ সন্দৰ্ভত অনুষ্ঠিত এখন বৈঠকত অংশ লয়। শিৱসাগৰ জিলাত বিধানসভা সমষ্টিভিত্তিত অনুষ্ঠিত 15দিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ আজি সামৰণি পৰিছে। সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু শিৱসাগৰ জিলা প্ৰশাসন, শিৱসাগৰ পৌৰসভাৰ সহযোগত অনুষ্ঠিত এই কৰ্মশালাত যোগাসন, বাঁহীবাদন, কলা আৰু ভাস্কৰ্য বিষয়ত প্ৰশিক্ষণ দিয়া হয়। কৰ্মশালাত 45গৰাকীৰো অধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। যোৰহাট জিলাৰ টিয়কত কৃষ্টিৰ কঠীয়া গোষ্ঠীৰ উদ্যোগত অনুষ্ঠিত গ্ৰীষ্মকালীন কৰ্মশালাৰো আজি সামৰণি পৰে। এই কৰ্মশালাত কমেও 40গৰাকী ছাত্ৰ ছাত্ৰীয়ে ভূপেন্দ্ৰ সংগীতৰ প্ৰশিক্ষণ গ্ৰহণ কৰে। কাকজান মহাবিদ্যালয়ত অনুষ্ঠিত সামৰণি অনুষ্ঠানত কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। গোলাঘাট জিলাৰ সৰুপথাৰৰ উৰিয়ামঘাটৰ পিঠাঘাটত আজি চলোৱা অভিযানত আৰক্ষীয়ে বুজন পৰিমাণৰ মাদক দ্ৰব্য জব্দ কৰে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা লোকজনৰ বাসগৃহৰ পৰা বুজন পৰিমাণৰ হেৰইন জব্দ কৰা বুলি প্ৰকাশ কৰা হৈছে। শিলচৰ পৌৰ নিগমে আজি শিলচৰ নগৰৰ পদপথ দখল কৰা ব্যৱসায়ীৰ বিৰুদ্ধে উচ্ছেদ অভিযান চলায়। পৌৰ নিগমৰ এটা বৃহৎ দলে আৰক্ষী আৰু প্ৰশাসনৰ লোকৰ সহযোগত নগৰখনৰ বিভিন্ন প্ৰান্তত উচ্ছেদ চলায়। পদপথত দখল কৰি থকা অস্থায়ী দোকানসমূহ ভাঙি সামগ্ৰীসমূহ আঁতৰাই পেলোৱা হয়। মাজুলী জিলা যোগী সন্মিলনী, মহিলা সন্মিলনী আৰু নাচ যোগী যুৱ পৰিষদে আজি সোণাৰীআটী নামঘৰত কৃতি ছাত্ৰ ছাত্ৰীক বিশেষভাৱে অভিনন্দন আৰু সম্বৰ্ধনা জ্ঞাপন কৰে। 2025 বৰ্ষত হাইস্কুল শিক্ষান্ত, উচ্চতৰ মাধ্যমিক, স্নাতক আৰু স্নাতকোত্তৰ চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক অভিনন্দন আৰু সম্বৰ্ধনা জনোৱা হয়। অভিনন্দন অনুষ্ঠানত গড়মূৰ পীতাম্বৰ দেৱগোস্বামী মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক তথা অৱসৰী অধ্যক্ষ ঘনকান্ত নাথৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তি আৰু মাজুলীৰ বিধায়ক ভুৱন গাম উপস্থিত থাকে। কাছাৰ জিলাৰ গুমৰাৰ সমীপৰ এখন নৈত আজি সৌভিক চৰকাৰ নামৰ এজন যুৱকৰ মৃতদেহ উদ্ধাৰ কৰা হয়। আৰক্ষীয়ে চৰকাৰৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে শিলচৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 6:45 শুনিবলৈ পাব।